বাজেটত দেশৰ আন্তঃগাঁথনি, কাৰিকৰী আৰু বৈদ্যুতিন খণ্ডত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। এই বাজেটত উত্তৰ পূবৰ 5খন ৰাজ্যত 5টা বিশেষ পৰ্যটনস্থলী স্থাপন আৰু উন্নয়নৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। ইয়াৰ লগতে অঞ্চলটোৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে 4000খন ই বাছৰ চলাচলৰ বাবেও আজিৰ বাজেটত প্ৰস্তাৱ দিয়া হয়। ইয়াৰ লগতে অসম, অৰুণাচল প্ৰদেশ, ছিকিম, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত তীৰ্থস্থানসমূহৰ বিকাশৰ আঁচনিতো আজিৰ বাজেটৰ জৰিয়তে অনুমোদন জনোৱা হয়।
Focus on Purvodaya states and northeastern regions. Purvodaya, I propose the development of an integrated east coast industrial corridor with a well-connected node at Durgapur, creation of 5 tourism destinations in 5 Purvodaya states and the provision of 4,000 e-buses. Buddhist sites in northeastern region. The northeastern region is a civilizational confluence of Theravada and Mahayana or Vajrayana traditions. I propose to launch a scheme for development of Buddhist circuits in Arunachal Pradesh, Sikkim, Assam, Manipur, Mizoram and Tripura. The scheme
মানসিক স্বাস্থ্য চিকিৎসা আৰু উন্নতিৰ বাবে বিশেষ গুৰুত্ব আৰোপ কৰি আজিৰ বাজেটত ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ এটা দ্বিতীয় শাখা খোলাৰ বিষয়েও প্ৰস্তাৱ দিয়া হয়। চৰকাৰে ৰাঁচী আৰু তেজপুৰৰ ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানকেইটাকো বিশেষ ধৰণে উন্নতকৰণ কৰিবলৈ প্ৰচেষ্টা চলাব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত উল্লেখ কৰে। ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰি আজি 3,300 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ লগতে স্বাস্থ্যখণ্ডৰ নতুন মাত্ৰাৰ সংযোজনেৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত 832খন বিচনাযুক্ত মাতৃ আৰু শিশু চিকিৎসালয়ৰ উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত অংশ লৈ কয় যে 1960 চনত স্থাপন হোৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনক উন্নত সা সুবিধাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ'ব আৰু ইয়াৰ ফলত জনসাধাৰণ উপকৃত হ'ব। এই চিকিৎসা মহাবিদ্যালয়খনক দেশৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ চিকিৎসালয় হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কোচ ৰাজবংশী উন্নয়ন পৰিষদ তথা কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈত কেন্দ্ৰীয়ভাৱে আয়োজিত চিলাৰায় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে কোচ সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণ তথা প্ৰাচীন দৰং ৰাজ্যক পৰ্যটন কেন্দ্ৰ হিচাপে বিকাশৰ বাবে 50 কোটি টকা অনুদানৰ কথা ঘোষণা কৰে। তেওঁ লোক নিৰ্মাণ বিভাগ তথা জিলা প্ৰশাসনক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই চিলাৰায়ৰ 37 ফুট উচ্চতাৰ এটা পূৰ্ণাবয় প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে এখন শিশু উদ্যানো উদ্বোধন কৰে। তেওঁ লগতে ভাৰ্চুৱেল ব্যৱস্থাৰে মঙলদৈ আৰু গোলাঘাটত নিৰ্মিত চিলাৰায় ভৱন দুটাও উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ডঃ শৰ্মাই কয় যে বীৰ চিলাৰায়ে দুৰ্যোগ, সাহস আৰু প্ৰবল পৰাক্ৰমেৰে অসমৰ ইতিহাস সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যত উন্নত শিক্ষাৰ বাবে সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ভাৰ্চুৱেল ব্যৱস্থাৰে 67টা বিদ্যালয় ভৱন উদ্বোধন কৰাৰ লগতে 62টা নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰিব। সোণাপুৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব। 765 কোটি টকা ব্যয় সাপেক্ষে এই বিদ্যালয়ৰ নতুন ভৱনসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে। কাৰ্বি জনগোষ্ঠীৰ নৱবৰ্ষ কাৰ্বি চেংকান কিমি উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। লোক পৰম্পৰা অনুসৰি থাং থাং মাহ হিচাপে পৰিচিত কাৰ্বি নৱবৰ্ষৰ এই দিনটোৰ পৰাই কাৰ্বি জনগোষ্ঠীৰ লোকসকলে নিজৰ আৰাধ্য দেৱতাৰ পূজা অৰ্চনা কৰি ঝুম খেতিৰ বাবে সাজু হয়। সমাগত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাৰ পৰিপ্ৰেক্ষিতত বজালী জিলা প্ৰশাসনে পৰীক্ষা কেন্দ্ৰৰ আশে পাশে যাতে শান্তিপূৰ্ণ পৰিৱেশ বৰ্তি থাকে তাৰ বাবে নিৰ্দেশ জাৰি কৰিছে। এই অনুসৰি জিলাখনত আজিৰে পৰা বলবৎ হোৱাকৈ পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈ লাউডস্পীকাৰ, মাইক্ৰফোন, ৰাজহুৱা সভা আদিত উচ্চ প্ৰাবল্যৰ শব্দ, ছাউণ্ড বক্স আদি ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে। এতিয়াৰ বাতৰি ইমানেই।